এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নাওবৈচা বিধানসভা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ, পুলিন বুঠাসকলৰ উপাসনাৰে আজি ৰাজ্যজুৰি টাই আহোমসকলৰ পৰম্পৰাগত উৎসৱ মেডাম মেফি পালন, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন আৰু বাংগালুৰুত অসমৰ 4 যুৱকৰ ৰহস্যজনক মৃত্যু। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নাওবৈচা বিধানসভা সমষ্টিৰ 31,124 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে খুমটাই বিধানসভা সমষ্টিটো 30,957 গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। নৰাগাঁও খেলপথাৰত আয়োজিত এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৰাগাঁও মিনি ষ্টেডিয়াম মুকলি কৰে। 14 বিঘা ভূমিত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনত ছুইমিং পুল, ইণ্ডৰ ষ্টেডিয়াম, বেডমিণ্টন কোৰ্ট, শ্বুটিং, টেবুল টেনিছ কক্ষ আৰু ব্যায়ামাগাৰৰ সুবিধা আছে। পুলিন বুঠাসকলৰ উপাসনা আৰু স্মৃতিতৰ্পণেৰে আজি ৰাজ্যজুৰি টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় আৰু সামাজিক উৎসৱ মেডাম মেফি পালন কৰা হয়। গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইতো পৰম্পৰাগত ৰীতি নীতিৰে আজি মেডাম মেফি পালন কৰা হয়। বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত নদবমৰ চুকাফা নগৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত মেডাম মেফিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে স্বৰ্গদেউ চাউলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। মূৰ্তি উন্মোচন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ জনসাধাৰণে 600 বছৰ পূৰ্বে স্বৰ্গদেউ চাউলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম বিচাৰে।
আমাৰ জাতিটো আগবাঢ়ে, আমি চাউলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনাওঁ আৰু জাতিটোত যেতিয়াই কষ্ট হয়, দুখ হয়, তেতিয়া আমি স্বৰ্গদেউ চাউলুং চুকাফাৰ পৰা প্ৰেৰণা লাভ কৰিবলৈ প্ৰচেষ্টা কৰোঁ। আমাৰ জাতীয় জীৱন আৰু বৰ অসম নিৰ্মাতা স্বৰ্গদেউ চাউলুং চুকাফা আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক আৰু আমাৰ বাবে এক সৰ্বকালৰ আদৰ্শ। তেখেতৰ এটি পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি সিংহাসনত অধিষ্ঠিত হৈ থকা এই প্ৰতিমূৰ্তিটো আজি মেডাম মেফিৰ এই পবিত্ৰ দিনটোত উদ্বোধন কৰিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত, গৰ্বিত আৰু নিজকে সৌভাগ্যৱান বুলিও অনুভৱ কৰিছো।
600 বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱময় ঐতিহ্যৰ কথা নিজৰ ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে চুকাফা নগৰৰ বিকাশৰ বাবে 2 কোটি টকা অনুদান ঘোষণা কৰে। অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈও উপস্থিত থাকি পূৰ্বপুৰুষসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানৰ অংশ হিচাপে মুকলি সভাৰ লগতে পৰম্পৰাগত বান্ধি পূজাৰো আয়োজন কৰা হয়। মুকলি সভাত মুং খাম নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ টাই সাংস্কৃতিক বিকাশ আৰু গৱেষণা কেন্দ্ৰৰ সহযোগত আজি উত্তৰ লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত মেডাম মেফি কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। শিৱসাগৰ, ধেমাজি, চৰাইদেউ, গোলাঘাট, যোৰহাট, ডিব্ৰুগড় আদি জিলাসমূহতো পুলিন পুথাসকলক সোঁৱৰি মেডাম মেফি পালন কৰা হয়। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। বাজেট উত্থাপন কৰাৰ পাছত ইয়াৰ প্ৰতিলিপি ৰাজ্যসভাত দাখিল কৰা হ'ব। শ্ৰীমতী সীতাৰমণে এইবাৰকে ধৰি একেৰাহে 9 বাৰৰ বাবে বাজেট দাখিল কৰিব। সংসদত বাজেট ভাষণ সম্পূৰ্ণ হোৱাৰ পাছত বাজেট নথি মোবাইল এপ আৰু ৱেবছাইটত উপলভ্য হ'ব। বাজেট দাখিলৰ পাছত শ্ৰীমতী সীতাৰমণে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 30 গৰাকী শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে বাজেট প্ৰস্তুতৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে অৰ্থনীতিবিদ, শ্ৰমিক সংঘ, শিক্ষা আৰু স্বাস্থ্য, বাণিজ্য আৰু সেৱা, উদ্যোগ, বিত্ত, মূলধনী বজাৰ, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিকে ধৰি বিভিন্ন অংশীদাৰসকলৰ সৈতে প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হৈছিল আৰু তেওঁলোকৰ মতামত গ্ৰহণ কৰিছিল। এইবাৰৰ কেন্দ্ৰীয় বাজেটত এই পৰামৰ্শৰ প্ৰতিফলন দেখিবলৈ পোৱা যাব। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বাংগালুৰুত কৰ্মসংস্থাপনৰ বাবে যোৱা অসমৰ 4 যুৱকৰ মৃতদেহ আজি পুৱা বন্ধ কোঠাত উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্তৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়াৰ লগতে বাংগালুৰুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি পাৰ্থিৱ শৰীৰকেইটা ৰাজ্যলৈ উভতাই অনাৰ ব্যৱস্থা কৰিবলৈ আহান জনাইছে। মুখ্যমন্ত্ৰীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতেও বিষয়টো সন্দৰ্ভত আলোচনা কৰিব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে আজি পুৱা বাংগালুৰুৰ এটা বন্ধ কোঠাত ঢকুৱাখনাৰ উজনি বৰ্ষামুখৰ নীৰেন্দ্ৰনাথ টাইট, ডেক্টৰ টাইট, ধনঞ্জয় টাইট আৰু লখিমপুৰৰ জয়ন্ত চিন্তেৰ মৃতদেহ উদ্ধাৰ হৈছিল। পৰিবহণ আৰু জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী চৰণ বড়োৱে আজি তামোলপুৰ জিলা গ্ৰামোন্নয়ন প্ৰকল্প আৰু তামোলপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্যালয় ভৱন নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব। তেওঁ লগতে তামোলপুৰৰ উন্নয়নৰ ক্ষেত্ৰত ইতিবাচক পৰিৱেশৰ সূচনা হৈছে বুলি উল্লেখ কৰে।
চিন্তা কৰিছো, আমি গ্ৰীণ বাছ দিয়াৰ কথা আমি চিন্তা চৰ্চা কৰি আছো, দিব পাৰিলেহেঁতেন। কিন্তু আমাৰ চাৰ্জিং ষ্টেচন ইতিমধ্যে হৈ উঠা নাই বা কৰা নাই ইয়াতে। অসমত প্ৰায় মাত্ৰ 7খনহে চাৰ্জিং ষ্টেচন আছে, তাৰ কাৰণে গ্ৰীণ বাছ সব জেগাত দিয়াটো সম্ভৱ নহয়। কিন্তু তেজপুৰত গ্ৰীণ বাছ ইতিমধ্যে চাৰ্জিং ষ্টেচন ইতিমধ্যে হোৱাৰ বাবে মাজবাদৰ পৰা তেজপুৰলৈকে এতিয়া আমাৰ বিটিচি অঞ্চলত গ্ৰীণ বাছ চলি আছে। তামোলপুৰৰ কাৰণে খুব ভাল খবৰ। আগত তামোলপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় আছিল, কাৰ্যালয়টো এনেকুৱা উন্নত মানদণ্ডৰ নাছিলে আৰু য'ত আছিলে এইখিনি মাটিটো যিহেতু বেলেগক হস্তান্তৰ কৰা হ'ল, তাৰ কাৰণে নতুনকে ভাল কাৰ্যালয় বনাবৰ বাবে আৰু ইয়াত ডি আৰ ডি এ অফিচো নাই, যিহেতু ডি আৰ ডি এ অফিচ বনাবৰ বাবে আজি শুভ উদ্বোধন কৰা হ'ল ইতিমধ্যে।
অনুষ্ঠানত বি পি এফৰ জ্যেষ্ঠ নেতা তথা তামোলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে অংশ লয়। তেওঁ জিলাখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ সন্দৰ্ভত ব্যাখ্যা কৰে। বটদ্ৰৱা ক্ষেত্ৰ কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ'ব। আজি জিলা আয়ুক্ত দেৱাশী শৰ্মাই জাননীযোগে এই কথা সদৰি কৰে। বটদ্ৰৱা প্ৰকল্প আৰু আৱিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব যদিও দৰ্শনাৰ্থীসকলে কেতবোৰ নিয়ম মানি চলিব লাগিব বুলি জাননীখনত কোৱা হৈছে। দৰ্শনৰ সময় পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ধাৰ্য কৰা হৈছে। আৱিৰ্ভাৱ ক্ষেত্ৰত সকলো ধৰণৰ বাহনৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ধূমপান, যিকোনো ধৰণৰ মাদক দ্ৰব্য ব্যৱহাৰ, তামোল পাণ, পাণ মছলাৰ দৰে সামগ্ৰীসমূহৰ ক্ষেত্ৰতো জাননীৰ জৰিয়তে বাধা আৰোপ কৰা হৈছে। পৰম্পৰাগত সাজপাৰ পৰিধান কৰাসকলক প্ৰৱেশত অগ্ৰাধিকাৰ দিয়া হ'ব বুলিও জাননীখনত উল্লেখ কৰা হৈছে। বটদ্ৰৱা ধাম দৰ্শন কৰোতে দৰ্শনাৰ্থীসকলক এই সকলো নিয়ম শৃংখলা বৰ্তাই ৰাখিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশন আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিৱেশনৰ অহা 3 ফেব্ৰুৱাৰীত সামৰণি পৰিব। আজি পুৱা মূল তোৰণ, মঞ্চ, অস্থায়ী কাৰ্যালয় আৰু বিভিন্ন সমন্বয় ক্ষেত্ৰ উদ্বোধন কৰা হয়। বিয়লি 3 বজাৰ পৰা শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অসম সাহিত্য সভাৰ 2025-27 কাৰ্যবৰ্ষৰ চতুৰ্থ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন অনুষ্ঠিত হৈছে। কাইলৈ পুৱা সভাৰ মূল পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি আৰু অসম সাহিত্য সভাৰ বিষয়ববীয়াই 118খন পতাকা উত্তোলন কৰিব। দিনৰ 11 বজাত সভাপতিক লৈ এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। 12 বজাৰ পৰা সাহিত্য উৎসৱ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কাইলৈ সভাৰ প্ৰথম মুকলি অধিৱেশনো অনুষ্ঠিত হ'ব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 118সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। উৰেটো জীৱন মাটি, মানুহ তথা দেশ তথা জাতিৰ বাবে অমূল্য অৱদান আগবঢ়াই যোৱা গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী তথা স্বাধীনতা সংগ্ৰামী ৰাভাদেৱৰ জীৱন আদৰ্শই অসমবাসীক সদায় অনুপ্ৰাণিত কৰি আহিছে। শিল্পীগৰাকীৰ স্মৃতিত আজি তেজপুৰৰ তলগেৰেকীত থকা তেওঁৰ সমাধিস্থলত এটা বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জন্মবাৰ্ষিকী উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰ্ণিল জীৱন পৰিক্ৰমাই জনগণক সৃষ্টি আৰু সমাজ চেতনাৰ বাণী শিকাই থৈ গৈছে। ৰাজ্যৰ সমাজ সংস্কৃতিৰ প্ৰতিটো দিশক চহকী কৰি থৈ যোৱা মহান শিল্পীগৰাকীৰ অৱদানে যুগ যুগান্তৰলৈ প্ৰতিটো প্ৰজন্মক উদ্বুদ্ধ কৰি ৰাখিব বুলিও তেওঁ মত প্ৰকাশ কৰে। আজি নিশা 8:02 আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত পদপথত আশ্ৰিত শিশুৰ সুৰক্ষা আৰু ভৱিষ্যৎ শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সক্ৰিয় শিশু অধিকাৰ কৰ্মী তথা সামাজিক বিশ্লেষক জিতু দত্ত আৰু শিশু সুৰক্ষাৰ বাবে কাম কৰি অহা সংস্থা KRU 365ৰ মুৰববী ভৃগু বৰঠাকুৰে অংশগ্ৰহণ কৰিব। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি কেৰালাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। 3-1 ব্যৱধানত ইতিমধ্যে শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰা ভাৰতে আজি মূল একাদশত কেইবাগৰাকী খেলুৱৈৰ সালসলনিৰে সম্পৰীক্ষা কৰাৰ সম্ভাৱনা আছে। মূল একাদশত শ্ৰেয়াছ আয়াৰ আৰু বৰুণ চক্ৰৱৰ্তীক স্থান দিয়া হ'ব পাৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নাওবৈচা বিধানসভা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ। পুলিন পুথাসকলৰ উপাসনাৰে আজি ৰাজ্যজুৰি টাই আহোমসকলৰ পৰম্পৰাগত উৎসৱ মেডাম মেফি পালন। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন। আৰু বেংগালুৰুত অসমৰ 4জন যুৱকৰ ৰহস্যজনক মৃত্যু। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।